आप ऐसा मत सोचना कि कृष्णा शाह जी को, अशोक सिंघल जी को और ऋतुबरन शर्मा जी को एमएलए बनाने के लिए वोट करना है। आप ऐसा भी मत सोचना कि फिर से एक बार हेमंत विश्व शर्मा को मुख्यमंत्री बनाने के लिए वोट करना है। आपको वोट करना है घुसपैठिया मुक्त आसाम बनाने के लिए वोट करना है। आपको वोट करना है शांत और विकसित आसाम बनाने के लिए वोट करना है। आपको वोट करना है बड़ी बड़ी इंडस्ट्री से लेस मेरे आसाम के युवाओं को आसाम में ही रोजगारी मिल पाए, इसलिए वोट।
বিজেপির রাষ্ট্রীয় সভাপতি নীতিন নবীনে আজি মার্ঘেরিটা আর জোনাইত দলীয় প্রার্থীর হয়ে প্রচার চলায়। বিজেপির জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি কার্বি আংলং জেলার বোকাজানত দলীয় প্রার্থী সূর্য রংফারর হয়ে প্রচার চলায়। বকলিয়াত ডিফু সমষ্টির প্রার্থী নিশো টেরাংপি আর হাওড়াঘাট সমষ্টির প্রার্থী লুনচিং টেরণর হয়ে প্রচার সভাত অংশ লয়। ডক্টর শর্মায় বৈঠালাংসত আমরি সমষ্টির বিজেপি প্রার্থী ডক্টর হাবে টেরণর হয়ে নির্বাচনী প্রচার চলায়। তেওঁ এ পি এইচ এল সি দলক কঠোর ভাষাৰে সমালোচনা কৰি সমষ্টিটোত এই দলে আন্দোলনৰ বাহিৰে কোনো ধৰণৰ উন্নয়ন সাধিব নোৱাৰে বুলি উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাই সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। একেদৰে টিংখং সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিমল বৰা আৰু ডিব্ৰুগড়ৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনে বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পশ্চিম যোৰহাটৰ বৰ আহোম কাঠনি গাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ লগতে তিতাবৰত বুথ কাৰ্যকৰ্তা সন্মিলনত অংশ লয়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আজি বিৰোধী প্ৰাৰ্থীৰ হৈ ৰাজ্যত প্ৰচাৰ চলায়। শ্ৰীখাৰ্গেয়ে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ ফটাহুটি ঘাটত আয়োজিত এখন নিৰ্বাচনী সভাত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।
ভাইও, আজ ইয়াৰ সে হম কংগ্ৰেছ পাৰ্টীকে 2026 মে জো আসাম কি চুনাও হোনে যা ৰহে হে उसका घोषणा पत्र यहाँ पर जारी कर रहे हैं और कांग्रेस पार्टी का मैनिफेस्टो काफी गंभीर विचार और लोगों के मशवरे के बाद हमने तय किया आसाम के लोगों के लिए हम क्या दे सकते हैं, क्योंकि आसाम के लोग तो पूछते हैं कि आप चुन के आने के बाद हमको क्या करने वाले हैं, तो जो क्या करने वाले हम वो भी बताएंगे।
চৰাইদেউ জিলাৰ চাহবাগিচা অঞ্চলত ভোটদাতাৰ মন জয় কৰাৰ লক্ষ্যৰে আজি ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰববী হেমন্ত চোৰেনে সোণাৰী সমষ্টিৰ জয় ভাৰত দলৰ প্ৰাৰ্থী বলদেৱ তেলীৰ সমৰ্থনত প্ৰচাৰ অভিযানত ভাগ লয়। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি জকাই, হালধিবাৰী, কলাখোৱা আদি অঞ্চলত ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। শিৱসাগৰত বিজেপি প্ৰাৰ্থী কুশল দৌৰী আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে প্ৰচাৰ চলাই আছে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আজি শিৱসাগৰ নগৰৰ আটাইকেইটা ৱাৰ্ডত 8খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ মানাহ সমষ্টিত অন্যান্য ৰাজনৈতিক দলৰ লগতে বি পি এফ দলেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ সমৰ্থনত আজি তামোলপুৰ সমষ্টিত জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰচাৰ চলায়। তেওঁ বি পি এফৰ সমালোচনা কৰি বি টি চিত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত দলীয় প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ জনসাধাৰণক আহান জনায়। ইপিনে গোৱালপাৰা পূব সমষ্টিৰ অগপ প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰানৰ সমৰ্থনত দলৰ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই খেলাপাখি খিৰিত প্ৰচাৰ সভাত অংশ লয়। বজালী সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীয়ে প্ৰতিকূল বতৰকো নেওচি বজালীৰ বাঘমাৰা, নিত্যানন্দ, মানিকপুৰ, কঠালবাৰীকে ধৰি বহু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি সংশ্লিষ্ট নিৰ্বাচনী জিলাসমূহত ই ভি এম আৰু ভি ভি পেটৰ দ্বিতীয় ৰেণ্ডমাইজেচন সম্পন্ন হয়। এই প্ৰক্ৰিয়া সমগ্ৰ 126টা বিধানসভা সমষ্টিৰ বাবে সম্পন্ন কৰা হৈছে। প্ৰাৰ্থীসকলৰ প্ৰতিনিধিসকলৰ লগতে দেশৰ নিৰ্বাচন আয়োগে নিয়োজিত কৰা সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সমাপন কৰা হয়। ৰিটাৰ্ণিং বিষয়াই দ্বিতীয় ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া ই ভি এম মেনেজমেণ্ট ছফটৱেৰৰ জৰিয়তে সম্পন্ন কৰে। উল্লেখযোগ্য যে জিলাসমূহত সম্পন্ন কৰা সম্পূৰ্ণ ৰেণ্ডমাইজেচনৰ পাছত নিৰ্বাচনত ব্যৱহাৰযোগ্য মেচিনৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে। সেই অনুসৰি 4টা সহায়ক ভোট গ্ৰহণ কেন্দ্ৰসহ মুঠ 31,490 কেন্দ্ৰৰ বাবে মুঠ 41,353টা বেলট ইউনিট, 45,572টা কণ্ট্ৰল ইউনিট আৰু 44,761টা ভি ভি পেট আবণ্টনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। মাজুলী নিৰ্বাচনী জিলাতো ই ভি এম আৰু ভি ভি পেটৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত সফলতাৰে সম্পন্ন হয়। নির্বাচন আয়োগের নীতি নির্দেশনা অনুসৰি সম্পূর্ণ স্বচ্ছ প্রক্রিয়ার জৰিয়তে ভোটগ্রহণ কেন্দ্রসমূহৰ বাবে মেচিনসমূহ নির্ধারণ করা হয়। এই সমগ্র প্রক্রিয়াটো প্রার্থীসকলৰ প্রতিনিধিসকলৰ উপস্থিতিত ডিজিটেল পদ্ধতিৰে মেচিনসমূহ ৰেণ্ডমাইজেশ্যন সম্পন্ন কৰা হয়। সমাগত বিধানসভা নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনে প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে তামোলপুৰ জিলা প্ৰশাসনে আজি তামোলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত কৰে। গোলাঘাট ভোটাৰ নিৰ্বাচনী শিক্ষা আৰু অংশগ্ৰহণ কোষে আজি ভোটদানৰ গুৰুত্ব তথা ভোটৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে সজাগতামূলক চাইকেল সমদলৰ আয়োজন কৰে। জিলা আয়ুক্তগৰাকীয়ে পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। এই সমদলত পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে অংশগ্ৰহণ কৰে। সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আৰম্ভ হৈ পুলিবৰত শেষ হোৱা এই সমদলত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষাৰ্থী, জিলা ক্ৰীড়া সন্থাৰ সদস্য, অংগনবাদী কৰ্মী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মকৰ্তা আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। যোৰহাট নিৰ্বাচনী জিলাতো ভোটাৰ নিৰ্বাচনী শিক্ষা আৰু অংশগ্ৰহণ কোষৰ উদ্যোগত ভোটাৰৰ সজাগতা বৃদ্ধিৰ বাবে ষ্টিকাৰ প্ৰচাৰ অভিযান চলোৱা হয়। নিৰ্বাচনী জিলাখনত 100% ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা স্থান, যান বাহন আদিত ষ্টিকাৰ লগোৱা হয়। ইপিনে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সম্পৰ্কীয় এখন বৈঠকত জিলাখনৰ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়ববীয়া উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে লগতে উচ্চপদস্থ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াসকলৰ সৈতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত স্থাপন কৰা তিয়ক বিধানসভা সমষ্টিৰ ভোটগণনা কেন্দ্ৰটো পৰিদৰ্শন কৰে। কেন্দ্ৰটো পৰিদৰ্শন কৰি জিলা আয়ুক্ত আৰু আৰক্ষী চি আৰ পি এফৰ বিষয়াসকলে নিৰ্বাচনৰ বাবে সাজু কৰি তোলা ই ভি এম ষ্ট্ৰং ৰুম, চি চি টিভি সংযোগ আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা বিভিন্ন কক্ষসমূহ নিৰীক্ষণ কৰে। নগাঁও জিলাতো ভোটাৰৰ মাজত সজাগতাৰ বাবে জিলা প্ৰশাসনে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰে। শ্ৰীভূমি জিলাতো নিৰ্বাচনী প্ৰস্তুতি তীব্ৰ হৈ উঠিছে। শ্ৰীভূমি জিলা প্ৰশাসনে আজি প্ৰিজাইডিং বিষয়া আৰু প্ৰথম পলিং বিষয়াসকলৰ বাবে গ্ৰুপ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। ৰবীন্দ্ৰ সদন কলেজ, জিলা গ্ৰন্থাগাৰ আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল অব ছায়েন্সত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। মেৰাবুট সবচে মজবুত কাৰ্যসূচীৰ অধীনত নমো এপৰ মাধ্যমেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত দশকত অসমৰ প্ৰগতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু ৰাজ্যখনৰ সকলো ক্ষেত্ৰৰ উন্নয়নমুখী যাত্ৰাৰ বাবে জনাজাত হৈ পৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ৱাংখেৰেত হ'বলগীয়া খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কাইলৈ গুৱাহাটীত হ'বলগীয়া আই পি এলৰ খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট নিৰ্বাচনী জিলাসমূহত ই ভি এম আৰু ভি ভি পেটৰ দ্বিতীয় ৰেণ্ডমাইজেশ্যন সম্পন্ন। বিধানসভা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ৱাংখেৰেত হ'বলগীয়া খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।